চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান ভক্তিবচনৰ যোগেদি। আশা কৰোঁ আপুনি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আহিছে। অনুষ্ঠান শুনি আপুনি কেনে পাইছে বাৰু? অনুষ্ঠান শুনি আপুনি আপোনাৰ ব্যক্তিগত জীৱনত কিবা প্ৰকাৰে উপকৃত হৈছেনে বাৰু? অনুগ্ৰহ কৰি আমাক চিঠি লিখি জনাবচোন। এই অনুষ্ঠান সম্বন্ধে যদি আপোনাৰ কিবা মতামত, দিহা পৰামৰ্শ, গঠনমূলক সমালোচনা আদি আগবঢ়াবলগীয়া থাকে, তেন্তে নিসংকোচে আমালৈ লিখিব পাৰে। অনুষ্ঠানযোগে প্ৰচাৰ কৰা কোনো কথা বুজিবলগীয়া থাকিলেও আমালৈ লিখক। যীশুখ্ৰীষ্ট তথা খ্ৰীষ্টীয় বিশ্বাস সম্বন্ধে অধিককৈ জানিব খুজিলেও লিখক। আমি আমাৰ সাধ্য অনুসাৰে আপোনাৰ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। চিঠি লিখিবৰ সময়ত কেৱল নিজৰ নাম ঠিকনা আদি স্পষ্টকৈ লিখিবলৈ যেন নাপাহৰে। আমাৰ ঠিকনা ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্ট বক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com। প্ৰিয় শ্ৰোতা, আমি বাৰু কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে? আমি আজি কিছুদিন ধৰি বাইবেলৰ শেষৰখন পুস্তক অৰ্থাৎ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয় জানো? যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 2 অধ্যায়ৰ 10 পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। প্ৰভু যীশুৱে 7 মণ্ডলীলৈ বিশেষভাৱে বাৰ্তা দিছিল পাচনি জোহনৰ জৰিয়তে। ইতিমধ্যে আমি পালোঁ ইফিচিয়া মণ্ডলী আৰু স্মৰণা মণ্ডলীলৈ দিয়া বাৰ্তা। তেওঁ স্মৰণমণ্ডলীৰ একো দুখ দেখুৱাই দিয়া নাই। স্মৰণমণ্ডলী আছিল শ্বহীদৰ মণ্ডলী। তেওঁ স্মৰণমণ্ডলীক সজাগ কৰি দিছে যে তেওঁলোকলৈ নানা ধৰণৰ তাৰণা আহিব, কিন্তু তেওঁলোকে ভয় খাব নালাগে। আজিৰ আলোচনাত আমি আন মণ্ডলীলৈ প্ৰভু যীশুৱে দিয়া বাৰ্তা পঢ়িবলৈ পাম। আপুনি আপোনাৰ বাইবেলখন মেলি লৈ সাজু হৈ লৈছেনে? আহকচোন আজিৰ অধ্যয়ন আৰম্ভ কৰাৰ আগতে পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তোমাৰ গৌৰৱ মহিমা সকলো ঠাইতে বিয়পি পৰক। তুমি গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা, পালনকৰ্তা ঈশ্বৰ। তুমি সৰ্বজ্ঞানী, সৰ্বব্যাপী, সৰ্বশক্তিমান ঈশ্বৰ। তোমাৰ আগত আমি অতি নগণ্য ধূলিকণা মাত্ৰ। তথাপি প্ৰভু, তুমি যে আমাক ইমান প্ৰেম কৰা সেই কথা ভাবিলেই আচৰিত হওঁ। তুমি আমাক প্ৰেম কৰাৰ প্ৰমাণ দি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টক জগতলৈ পঠালা। তেওঁ ক্ৰুচত আমাৰ হকে প্ৰাণ উচৰ্গা কৰি আমাৰ পাপৰ প্ৰায়চিত্ৰ কৰিলে, তৃতীয় দিনা কবৰৰ পৰা জি উঠি নিজৰ ঈশ্বৰত্বৰ প্ৰমাণ দিলে আৰু সোঁশৰীৰে স্বৰ্গলৈ গৈ এতিয়া তোমাৰ সিংহাসনৰ সোঁহাতে বহি আমাৰ হকে নিবেদন কৰি আছে। আজি তেওঁত বিশ্বাস কৰি আমি পৰিত্ৰাণ লাভ কৰি অনন্ত জীৱনৰ অধিকাৰী হ'ব পাৰিছোঁ আৰু তোমাক পিতৃ বুলি মাতিব পৰা হৈছোঁ। আমি অতি অযোগ্য আৰু অধাৰ্মিক হোৱা স্বত্তেও যে তুমি আমাক ইমান প্ৰেম কৰিলা তাৰ বাবে অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছোঁ। তোমাৰ বাক্যৰ নিগৃঢ় তত্ত্ব আমি বুজি পাব নোৱাৰোঁ যদিহে তুমি আমাক বুজাই নিদিয়া। এতেকে আহা প্ৰভু, আমাক তোমাৰ বাক্য বুজিবলৈ সহায় কৰা। আমাৰ প্ৰতিজনৰ প্ৰয়োজন অনুসাৰে তুমি বিশেষভাৱে কথা কোৱা। এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাৰ আগত তুমি নিজকে প্ৰকাশ কৰা, তেওঁলোকৰ জীৱনত উপচি পৰাকৈ আশীৰ্বাদ কৰা। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমি আমাৰ লগত থাকি আমাক পৰিচালিত কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত অৰ্পণ কৰিলোঁ। আমেন। আহকচোন প্ৰিয় শ্ৰোতা, এতিয়া আমি বাইবেল অধ্যয়নৰ পিনে আগবাঢ়ি যাওঁ। প্ৰকাশিত বাক্য পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদৰ পৰা আমি পাঠ কৰি দিম। আপোনাৰ লগত যদি বাইবেল আছে চাই যাব, আৰু লগত যদি বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। প্ৰকাশিত বাক্য 2 অধ্যায় 11 নম্বৰ পদ পাঠ কৰি দিম। ইয়াত লিখা আছে, মণ্ডলীবিলাকলৈ আত্মাই যি কথা কৈছে, যাৰ কাণ আছে তেওঁ তাক শুনক। যিজনে জয় কৰে তেওঁ দ্বিতীয় মৃত্যুৰ দ্বাৰাই হিংসিত নহ'ব। যাৰ কাণ আছে তেওঁ শুনক, আত্মিক কাণেৰে শুনক, বুজিবলৈ চেষ্টা কৰক, কথাখিনি মনত ৰাখক। কথাবোৰ এখন কাণেৰে সুমুৱাই আনখন কাণেৰে উলিয়াই দিব নালাগে। দ্বিতীয় মৃত্যু। ডি এল মুডি নামৰ বিখ্যাত লোক এজনে কৈছিল, যিজনে এবাৰ জন্মগ্ৰহণ কৰে তেওঁ দুবাৰ মৰে, কিন্তু যিজনে দুবাৰ জন্মগ্ৰহণ কৰে তেওঁ এবাৰ মৰে। অৰ্থাৎ খ্ৰীষ্টক বিশ্বাস নকৰা লোকে দুবাৰ মৰিব লাগিব, এবাৰ শাৰীৰিক মৃত্যু আৰু শেষত দ্বিতীয় মৃত্যু অৰ্থাৎ অনন্ত মৃত্যু। আনহাতে যিজনে খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰে তেওঁ পবিত্ৰ আত্মাৰ যোগেদি দ্বিতীয়বাৰ জন্মগ্ৰহণ কৰা যেন হয়। আৰু এনেদৰে আত্মিকভাৱে নতুন জন্ম লাভ কৰা লোকে এবাৰহে মৰিব শাৰীৰিকভাৱে, দ্বিতীয় মৃত্যু আৰু নহয়, কাৰণ শাৰীৰিক মৃত্যুৰ পাছত স্বৰ্গত অনন্তকালৰ বাবে তেওঁ বাস কৰিবলৈ পাব। আৰু যদি জীৱিত থকা অৱস্থাতেই প্ৰভু যীশুৱে স্বৰ্গলৈ উঠাই লৈ যায় তেতিয়াহ'লে আনকি শাৰীৰিকভাৱেও মৰিব নালাগিব, অৰ্থাৎ এবাৰো মৃত্যু নহ'ব। কিন্তু কোনো খ্ৰীষ্টীয় বিশ্বাসীয়েই দ্বিতীয় মৃত্যুৰ সন্মুখীন হ'ব নালাগে। প্ৰথম মৃত্যুটো শাৰীৰিক, দ্বিতীয় মৃত্যুটো হৈছে আত্মিক। এই দ্বিতীয় মৃত্যু মানে ঈশ্বৰৰ পৰা চিৰদিনৰ বাবে বিচ্ছিন্ন হ'বলগা অৱস্থা। কোনো খ্ৰীষ্টীয় বিশ্বাসীয়েই এই মৃত্যু ভোগ কৰিবলগা নহয়। এতিয়া আমি পাম প্ৰভু যীশুখ্ৰীষ্টই পৰ্গামত থকা মণ্ডলীলৈ লিখা কথাখিনি। এই পৰ্গামত থকা মণ্ডলীয়ে আচলতে 314ৰ পৰা 590 চন পৰ্যন্ত এই সময়ছোৱাত খ্ৰীষ্টীয় মণ্ডলীৰ যিটো অৱস্থা সেই অৱস্থাটোক প্ৰতিনিধিত্ব কৰে। এই সময়ছোৱাত খ্ৰীষ্টীয় মণ্ডলীত জাগতিকতাৰ প্ৰভাৱ পৰিবলৈ ধৰিছিল আৰু খ্ৰীষ্টীয় মণ্ডলী লাহে লাহে প্ৰভু যীশুখ্ৰীষ্টৰ সৈতে ব্যক্তিগত সম্বন্ধৰ পৰা আঁতৰি যাব ধৰিছিল। অৱশ্যে ইয়াত থকা কথাখিনি পৰ্গাম নামৰ ঠাইৰ মণ্ডলীটোলৈ সম্বোধন কৰি কোৱা হৈছে, কিন্তু এই পৰ্গাম মণ্ডলীটোৱে 314ৰ পৰা 590 চনৰ সময়ছোৱাৰ খ্ৰীষ্টীয় মণ্ডলীকো প্ৰতিনিধিত্ব কৰে। স্মৰণাৰ পৰা 65 মাইল দক্ষিণে গ'লে আমি পাওঁ ইফিছ নামৰ ঠাইখন, আৰু স্মৰণাৰ পৰা 70 মাইল উত্তৰে গ'লে আমি পাওঁ পৰ্গাম নামৰ ঠাইখন। এই 3ওখন নগৰ আছিল ৰাজকীয় নগৰ, পৰস্পৰৰ মাজত বেছ প্ৰতিযোগিতাও আছিল। স্মৰণা আছিল বাণিজ্যিক কেন্দ্ৰ, ইফিছ আছিল ৰাজনৈতিক কেন্দ্ৰ, আৰু পৰ্গাম আছিল ধৰ্মীয় কেন্দ্ৰ। সেয়া আছিল ৰোমীয় সাম্ৰাজ্য চলি থকা সময়ৰ কথা। পৰ্গাম আছিল পৰ্গাম নামৰ ৰাজ্যৰ ৰাজধানী। তাত বহুতো দেৱ দেৱীৰ মন্দিৰ আছিল আৰু সেইবোৰৰ ভগ্নাৱশেষ আজিও আছে। ইয়াতে ৰোমীয় সম্ৰাট চিজাৰ আগষ্টাছৰ উদ্দেশ্যে নিৰ্মিত মন্দিৰ এটাও আছিল। ৰোমত যেতিয়া ভীষণ জাৰ পৰিছিল তেতিয়া চিজাৰ আগষ্টাছে ইয়াত থাকিবলৈ আহিছিল। ই স্মৰণাৰ নিচিনা বাণিজ্যিক চহৰ নাছিল, কাৰণ স্মৰণা আছিল সমুদ্ৰ তীৰত অৱস্থিত। পৰগাম সমুদ্ৰ তীৰত অৱস্থিত নাছিল, কিন্তু এইখন আছিল বৃহৎ দেৱালেৰে আগুৰা সুৰক্ষিত নগৰ। নগৰখন আছিল পাহাৰৰ ওপৰত নিৰ্মিত। এই পৰগামত ধুনীয়া ধুনীয়া মন্দিৰো আছিল আৰু ইয়াতেই এটা বৃহৎ পুথিভঁৰালো আছিল। প্ৰায় 2,00,000 গ্ৰন্থ আছিল সেই পুথিভঁৰালত। মাৰ্ক এণ্টনীয়ে এই পুথিভঁৰালটো তেওঁৰ প্ৰেয়সী ক্লিঅ'পেট্ৰাক দিছিল আৰু ক্লিঅ'পেট্ৰাই ইয়াৰ পৰা পুথিবোৰ আলেকজেণ্ড্ৰিয়ালৈ লৈ গৈছিল। আলেকজেণ্ড্ৰিয়াত থকা পুথিভঁৰালটো পৃথিৱীৰ ভিতৰতেই সৰ্ববৃহৎ পুথিভঁৰাল হৈ পৰিছিল। এই পৰগাম নগৰখন শত্ৰুৱে পাছত আক্ৰমণ কৰি ধ্বংস কৰি পেলাইছিল। এতিয়া আমি চাম পৰগামত থকা খ্ৰীষ্টীয় মণ্ডলীলৈনো প্ৰভু যীশুৱে কি কৈছিল সেই কথা। পাঠ কৰি দিম 12 নম্বৰ পদ। আৰু পৰগামত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখা, যিজনাৰ দুধৰীয়া চোকা তৰোৱাল আছে তেওঁ এই কথা কয়, তুমি ক'ত নিবাস কৰিছা তাক মই জানো। পৰগামত থকা মণ্ডলীৰ দূতলৈ এই কথা লিখা। আন আন মণ্ডলীকেইটাৰ নিচিনাকৈ পৰগামত থকা মণ্ডলীলৈ লিখা চিঠিখনো সম্বোধন কৰা হৈছিল মণ্ডলীৰ দূতলৈ, মণ্ডলীৰ দূত বা বাৰ্তাবাহক। মণ্ডলীৰ দূত বা বাৰ্তাবাহক মানে মণ্ডলীৰ পালকক বুজোৱা হৈছে বুলিয়েই বেছিভাগ লোকে মত পোষণ কৰে। যিজনাৰ দুধৰীয়া চোকা তৰোৱাল আছে, অৰ্থাৎ ঈশ্বৰৰ বাক্য। ঈশ্বৰৰ বাক্যক দুধৰীয়া চোকা তৰোৱাল বুলি কোৱা হয়। ঈশ্বৰৰ বাক্যতেই উত্তৰ আছে মানুহৰ প্ৰয়োজনীয়তা আৰু পাপৰ প্ৰতি। পৰগামৰ পাপ আছিল ভুৱা ধৰ্মবিশ্বাস। পৰগামত থকা লোকসকলে ধৰ্মীয় ৰীতি নীতি আদিৰ প্ৰতি সজাগ আছিল। এই চহৰৰ লোকসকলক ঈশ্বৰৰ প্ৰকৃত পথ দেখুৱাবলৈ এটাই উপায় আছিল, সেইটো হৈছে ঈশ্বৰৰ বাক্য। ঈশ্বৰৰ বাক্যইহে মানুহৰ অন্তৰাত্মা ভেদ কৰি কথা ক'ব পাৰে। তুমি ক'ত নিবাস কৰিছা মই জানো। প্ৰভু যীশুৱে এই মণ্ডলীৰ বিষয়ে তিনিটা বিষয়ত প্ৰশংসামূলক কথা কৈছে। প্ৰথমতেই তেওঁ কৈছে যে তেওঁলোকে কেনেকুৱা পৰিস্থিতিত বাস কৰি আছে সেই কথা তেওঁ জানে। সেই বিশ্বাসীসকল যে অতি কঠিন পৰিস্থিতিত অতি প্ৰত্যাহ্বানমূলক ঠাইত বাস কৰিব লগা হৈছিল সেই কথা প্ৰভু যীশুৱে জানিছিল। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৱে আমাৰ পৰিস্থিতিলৈ লক্ষ্য কৰে। কেতিয়াবা আমি মানুহক অতি সহজে সমালোচনা কৰোঁ, কিন্তু সেই মানুহজনৰ নিচিনা পৰিস্থিতিত পৰিলে আমিও কিজানি একেই ব্যৱহাৰেই কৰিলোহেঁতেন বা একেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিলোহেঁতেন সেই কথা আমি প্ৰায়ে পাহৰি যাওঁ। 13 নম্বৰ পদ পঢ়ি দিছোঁ, য'ত ছয়তানৰ সিংহাসন আছে তাতে, আৰু তুমি মোৰ নাম ধাৰণ কৰি মোৰ বিশ্বাস অস্বীকাৰ নকৰিলা। তোমালোকৰ তাত ছয়তানে নিবাস কৰা ঠাইত যি কালত মোৰ বিশ্বাসী সাক্ষী আণ্টিপাক বধ কৰা হৈছিল সেই কালতো অস্বীকাৰ নকৰিলা। য'ত ছয়তানৰ সিংহাসন আছে তাতে, অৰ্থাৎ পৰগামতে ছয়তানৰ সিংহাসন থকা বুলি কোৱা হৈছে। তাৰমানে সঁচাসচিকৈ ছয়তানে তাত সিংহাসনত বহি থকা বুলি কোৱা হোৱা নাই, কিন্তু সেই ঠাই ছয়তানৰ ক্ৰিয়াকলাপৰ কেন্দ্ৰস্থল আছিল বুলি আমি বুজি পাব পাৰোঁ। ইয়াতে কিন্তু আমি এটা মন কৰিবলগীয়া কথা উল্লেখ কৰিব খুজিছোঁ। বহুতে ভাবে ছয়তান কিজানি নৰকত আছে, কিন্তু সেইটো নহয়। এতিয়াও ছয়তানে পৃথিৱীত কাম চলাই আছে। ছয়তান শেষ কালতহে নৰকত যাব, কিন্তু সেইদিন নহালৈকে ছয়তান এই পৃথিৱীত থাকিবই। ছয়তানক নৰকত পেলোৱা হ'ব, সেই কথা আমি প্ৰকাশিত বাক্য 20 নম্বৰ অধ্যায়ত পাওঁ, কিন্তু সেয়া ভৱিষ্যতে ঘটিবলগীয়া কথা। কিন্তু বৰ্তমানে ছয়তান মুক্ত হৈ আছে আৰু এই জগতৰ অধিপতি হৈ আছে। ছয়তানে জগতৰ শাসন ব্যৱস্থা, সমাজ ব্যৱস্থা আদি নিয়ন্ত্ৰণ কৰি আছে আৰু গুজৰি থকা সিংহৰ দৰে বিশ্বাসীসকলক গ্ৰাস কৰিবলৈ চেক চাই ফুৰিছে। এই বিষয়ে আমি পাওঁ প্ৰথম পিতৰ পাঁচ অধ্যায় আঠ নম্বৰ পদত। কিন্তু ছয়তানৰো ৰাজধানী থাকে আৰু সেই সময়ত ছয়তানৰ ৰাজধানী আছিল পৰগামত। সেই দিন ধৰি ছয়তানে নিশ্চয় নিজৰ ৰাজধানী সলাই ফুৰিছে। বহুতো লোকে ক'ব খোজে ছয়তানৰ ৰাজধানী এতিয়া পশ্চিমীয়া দেশত আছে, য'ত নানা ধৰণৰ ভুৱা মতবাদ, ভুৱা বিশ্বাস আদিৰ পয়োভৰ ঘটি আছে। পৰগামত ছয়তানৰ ৰাজধানী আছিল বুলি বাৰু প্ৰভু যীশুৱে কিয় কৈছিল? আমি ভাবোঁ সেই সময়ত যে পৰগামত নানা ধৰণৰ পৰজাতীয় দেৱ দেৱীৰ মন্দিৰ আছিল সেইকাৰণে। সেইবোৰ আজি নাই, ভগ্ন অৱশেষবোৰহে আছে। তাত আছিল আথিনী দেৱীৰ মন্দিৰ, তাৰ কাষতে আছিল সেই বিখ্যাত পুথিভঁৰালটো, তাতেই চিজাৰ আগষ্টাছৰ মন্দিৰটোও আছিল, তাতেই আছিল জিউছ নামৰ দেৱতাৰো মন্দিৰ, আৰু ৰজাৰ প্ৰাসাদৰ কাষতে এটা প্ৰতিমা আছিল। সেই ঠাইতেই ছয়তানৰ ৰাজধানী আছিল বুলি মানুহবোৰে ক'ব খোজে। তাতেই বেকাছ নামৰ দেৱতাৰ মন্দিৰো আছিল। বেকাছ আছিল মদৰ দেৱতা। শৰীৰৰ ওপৰটো মানুহৰ আকৃতিৰ আৰু তলৰ ভাগ ছাগলীৰ আকৃতিৰ, মূৰত দুটা শিং। আজিকালি ছয়তানক বুজাবলৈ যেনেকুৱা ছবি এখন ব্যৱহাৰ কৰা হয় ঠিক তাৰ লগত সাদৃশ্য থকা ছয়তানৰ এনেকুৱা বিৱৰণ কিন্তু বাইবেলত নাই। নিশ্চয় সেই বেকাছ দেৱতাৰ পৰাই ছয়তানৰ এনেকুৱা ৰূপ এটা মানুহে কল্পনা কৰি লৈছে। প্ৰিয় শ্ৰোতা, পশ্চিমীয়া দেশবোৰৰ মাজৰ আটাইতকৈ শক্তিশালী দেশখন, সেই ঠাইৰ আদিম অধিবাসীসকলৰ পৰা কেনেকৈ দখল কৰি লোৱা হৈছিল জানেনে? যুদ্ধৰ দ্বাৰা নহয়, মদৰ দ্বাৰা। তেনেদৰে আন কিছুমান দেশো মদৰ দ্বাৰাই অধিকাৰ কৰা হৈছিল। আচলতে সকলোতকৈ বেছি ঠাই অধিকাৰ কৰিছে মদৰ যোগেদিয়েই। এৰা, মদ ছয়তানৰ এটা প্ৰধান আহিলা। সেই ঠাইতে আস্ক্লেপিয়াছ নামৰ দেৱতাৰ মন্দিৰো আছিল। এই আস্ক্লেপিয়াছ দেৱতা দূৰৰ পৰা মানুহ যেন দেখিলেও আচলতে সাপৰ আকৃতিৰ। সেই পৰগাম নগৰত আস্ক্লেপিয়াছ দেৱতাক সাপৰ আকৃতিৰে নিৰ্মাণ কৰা হৈছিল, আৰু আমি জানো বাইবেলত ছয়তানক সৰ্প বুলিও কোৱা হৈছে। প্ৰথম মানৱ দম্পতী আদম আৰু হৱাক ভুলাইছিল সৰ্পৰূপী ছয়তানে। মুঠতে সেই সময়ত পৰগামক ছয়তানৰ ৰাজধানী বুলি ক'ব পৰা গৈছিল। পৰগামৰ বিষয়ে প্ৰভু যীশুৱে আৰু কি কৈছে চাওক। তুমি মোৰ নাম ধাৰণ কৰি মোৰ বিশ্বাস অস্বীকাৰ নকৰিলা। পৰগামত থকা খ্ৰীষ্টীয় বিশ্বাসীসকল বিশ্বাসত দৃঢ় হৈ আছিল। তেওঁলোকে খ্ৰীষ্টক ঈশ্বৰ বুলি জানিছিল আৰু সেই বিশ্বাসত অলৰ হৈ আছিল। পৰগামত থকা মণ্ডলীয়ে আচলতে 314 চনৰ পৰা 590 চন মানলৈকে পৃথিৱীৰ খ্ৰীষ্টীয় মণ্ডলীৰ অৱস্থাটোক প্ৰতিনিধিত্ব কৰে। এই সময়ছোৱাত বহুতো বিশ্বাসৰ ভিৰ ওলাইছিল আৰু এই লোকসকলে ভুৱা মতবাদৰ বিৰুদ্ধে সাহসেৰে মাত মাতিছিল। তোমালোকৰ তাত ছয়তানে নিবাস কৰা ঠাইত যি কালত মোৰ বিশ্বাসী সাক্ষী আন্তিপাক বধ কৰা হৈছিল সেই কালতো অস্বীকাৰ নকৰিলা। এই আন্তিপাৰ বিষয়ে আমি অধিক একো নাজানো বুলি ক'ব পাৰি। খুব সম্ভৱ তেওঁ আছিল পৰগামৰ প্ৰথম শ্বহীদ। খ্ৰীষ্টীয় বিশ্বাসৰ হকে তেওঁ শ্বহীদ হ'ব লগা হৈছিল। কিন্তু সেই সময়তো পৰগামত থকা খ্ৰীষ্টীয় বিশ্বাসীসকলে খ্ৰীষ্টীয় বিশ্বাস অস্বীকাৰ কৰা নাছিল। কিন্তু পৰগামৰ মণ্ডলীৰ বিৰুদ্ধে খ্ৰীষ্টৰ কেইটামান অভিযোগ আছে, আমি সেইকেইটাও চাওঁ হওক। 14 আৰু 15 নম্বৰ পদ পাঠ কৰি দিছোঁ। তথাপি তোমাৰ বিৰুদ্ধে মোৰ কেইটামান কথা আছে, যে তুমি সেই ঠাইত বিলিয়মৰ শিক্ষা অনা মানুহক ৰাখিছা। তেওঁ ইছৰাইলৰ সন্তানবিলাকৰ সন্মুখত বিঘিনি পেলাই থবলৈ, অৰ্থাৎ দেৱতাৰ প্ৰসাদ খুৱাবলৈ আৰু ব্যভিচাৰ কৰাবলৈ বালাক ৰজাক শিক্ষা দিছিল। সেইদৰে তুমিও নিকলাইটিয়াবিলাকৰ শিক্ষা মনা মানুহবিলাকক একেদৰে ৰাখিছা। তেওঁলোকৰ আপত্তিজনক বিষয় দুটা আছিল বালামৰ তত্ত্ব আৰু নিকলাইটিয়াবিলাকৰ তত্ত্ব। বালামৰ তত্ত্বটো আছিল বালামে কৰা ভুল কাৰ্যতকৈ বেলেগ। বালামে ভাবিছিল ঈশ্বৰে ইছৰাইলক সাউ দিব কাৰণ তেওঁলোক পাপী আছিল। বালামৰ পথ আছিল লোভৰ পথ। কিন্তু বালামৰ তত্ত্ব বা শিক্ষা মানে ঠিক এইটো নহয়। বালামৰ কাৰ্য বা বালামৰ চিন্তাতকৈ বালামৰ শিক্ষাটোহে বেছি ভয়ানক।
বালাম বা বিলিয়মৰ কাৰ্য বা বিলিয়মৰ চিন্তাতকৈ বিলিয়মৰ শিক্ষাটোহে বেছি ভয়ানক। অৰ্থাৎ তেওঁ যি কাম কৰিবলৈ আগবাঢ়ি গৈছিল বা তেওঁ যি চিন্তা কৰিছিল তাতকৈ তেওঁ যি শিক্ষা দিছিল সেইটোহে বেছি ভয়ানক আছিল। কিয় বাৰু? সেই বিলিয়মে বালাক ৰজাক শিকাইছিল ইছৰাইলীয় লোকবিলাকক বিবাহৰ যোগেদি অপথে নিবলৈ। অৰ্থাৎ তেওঁ উপদেশ দিছিল যাতে তেওঁলোকে ইছৰাইলীয় লোকৰ লগত বিবাহৰ যোগেৰে সম্বন্ধ স্থাপন কৰে আৰু তেনেদৰে ইছৰাইলীয় লোকসকলক ঈশ্বৰৰ পৰা অপথে লৈ যাব পাৰে। ঠিক একেদৰে পৰগামৰ মণ্ডলীয়ে প্ৰতিনিধিত্ব কৰা মণ্ডলীৰ যুগত জাগতিক ভাৱচিন্তাই খ্ৰীষ্টীয় মণ্ডলীক ক'ব নোৱাৰাকৈয়ে গ্ৰাস কৰি আনিব ধৰিছিল। জাগতিকতাত লিপ্ত হোৱা মণ্ডলীয়ে লাহে লাহে ঈশ্বৰৰ পিনে পিঠি দিব ধৰিছিল বা অপথে যাব ধৰিছিল। ইফিচিয়া মণ্ডলীয়ে নিকলাইটিয়াবিলাকৰ তত্ত্ব গ্ৰহণ কৰা নাছিল, কিন্তু পৰগামৰ মণ্ডলীয়ে সেই নিকলাইটিয়াবিলাকক প্ৰশ্ৰয় দিছিল। সেইটো ভুল কথা আছিল, কাৰণ নিকলাইটিয়াবিলাকৰ শিক্ষা প্ৰকৃততে খ্ৰীষ্টীয় বিশ্বাসৰ বিৰোধী শিক্ষা আছিল। আহক এতিয়া 16 নম্বৰ পদটো চাওঁ। প্ৰকাশিত বাক্য 2 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদ। এতেকে মন পালতোৱা, নহলে মই বেগাই তোমাৰ তাত উপস্থিত হৈ মোৰ মুখৰ তৰোৱালেৰে তেওঁবিলাকৰ লগত যুদ্ধ কৰিম। তেওঁলোকক অনুতাপ কৰিবলৈ কোৱা হৈছে, মন পালন কৰিবলৈ কোৱা হৈছে। খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি যদি অপথে যাওঁ, যদিহে আমি পাপ কৰোঁ, আমি মন পালন কৰি ক্ষমা বিচাৰিব লাগে। জোহনৰ প্ৰথম পত্ৰ 1 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদত এইবুলি লিখা আছে, কিন্তু আমি নিজ নিজ পাপবোৰ স্বীকাৰ কৰিলে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক সূচী কৰে। তেওঁলোকে মন পালন নকৰিলে প্ৰভু যীশুৱে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিব তেওঁৰ মুখৰ চোকা তৰোৱালেৰে, অৰ্থাৎ তেওঁৰ জীৱন্ত কাৰ্যসাধক বাক্যেৰে। এৰা খ্ৰীষ্টীয় মণ্ডলীৰ প্ৰকৃত দিগদৰ্শক হ'ব লাগে খ্ৰীষ্টৰ বাক্যহে। খ্ৰীষ্টৰ বাক্যইহে খ্ৰীষ্টীয় মণ্ডলীক বাট দেখুৱাই নিয়া দিগদৰ্শক হ'ব লাগে। এতিয়া 17 নম্বৰ পদটো পঢ়ি দিম। মণ্ডলীবিলাকলৈ আত্মাই যি কথা কৈছে, যাৰ কাণ আছে তেওঁ তাক শুনক। যিজনে জয় কৰে তেওঁক মই গুপুত মান্না দিম আৰু এটি বগা শিলো তেওঁক দিম। সেই শিলৰ ওপৰত এটি নতুন নাম লিখা আছে, গ্ৰহণকৰ্তাৰ বিনে আন কোনেও সেই নাম নাজানে। প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীজনে এই সকলো আশীৰ্বাদ লাভ কৰিব। মান্না মানে স্বৰ্গৰ পৰা নামি অহা আহাৰ। প্ৰকৃততে প্ৰভু যীশুখ্ৰীষ্টই হৈছে সেই মান্না, স্বৰ্গৰ পৰা নামা আহাৰ। প্ৰভু যীশুৱে এইবুলি কৈছিল জোহনে লিখা শুভবাৰ্তা 6 নম্বৰ অধ্যায়ৰ 32ৰ পৰা 35 নম্বৰ পদলৈকে পঢ়ি দিম। তাত তেওঁ এনেদৰে কৈছিল, তাতে যীশুৱে তেওঁবিলাকক ক'লে, মই তোমালোকক অতিস্বৰূপকৈ কওঁ, তোমালোকক স্বৰ্গৰ পৰা আহাৰ দিয়া জনা মুচি নহয়, কিন্তু স্বৰ্গৰ পৰা স্বৰূপ আহাৰ মোৰ পিতৃয়েহে তোমালোকক দিয়ে। কিয়নো যি আহাৰে স্বৰ্গৰ পৰা নামি জগতকে জীৱন দিয়ে সেয়েই ঐশ্বৰিক আহাৰ। তাতে তেওঁবিলাকে তেওঁক ক'লে, হে প্ৰভু, সেই আহাৰ আমাক দিয়ক। যীশুৱে তেওঁবিলাকক ক'লে, জীৱন দিওঁতা আহাৰ ময়েই। যিজন মোৰ ওচৰলৈ আহে তেওঁৰ কোনোমতেও ভোক নালাগিব আৰু যিজনে মোত বিশ্বাস কৰে তেওঁৰ কেতিয়াও পিয়াহ নালাগিব। আমাৰ আত্মিক বৃদ্ধিৰ বাবে প্ৰভু যীশুখ্ৰীষ্টই হ'ব লাগে আমাৰ আত্মিক আহাৰ। প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীসকলক তেওঁ একোটা বগা শিল দিব, তাত থাকিব এটা গুপুত নাম। নিশ্চয় তাত যীশুৰ বিশেষ নাম একোটা লিখা থাকিব। প্ৰত্যেকজন খ্ৰীষ্টীয় বিশ্বাসীৰ শিলত নিশ্চয় বেলেগ বেলেগ নাম থাকিব, কাৰণ প্ৰতিজন বিশ্বাসীয়েই খ্ৰীষ্টক কিবা নহয় কিবা এটা নতুনত্বৰে চাবলৈ শিকে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু সেই বগা শিল পাবনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
যিসু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি, আমি প্ৰভু যিসু। যিসু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি, আমি প্ৰভু যিসু। আহিছিলা এই জগতলৈ আমাৰ সকলোকে জীৱন দিবলৈ, তুমি আহিছিলা এই জগতলৈ আমাৰ সকলোকে জীৱন দিবলৈ, প্ৰেমৰ কথা বৰ্ণাই নপৰেও হোৱা দিছো তুমি চিৰদিনে মোৰ। তোমাৰ প্ৰেমৰ কথা বৰ্ণাই নপৰেও হোৱা দিছো তুমি চিৰদিনে মোৰ। যিসু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি, আমি প্ৰভু যিসু, প্ৰভু যিসু। প্ৰভু যীশু, প্ৰভু যীশু।